আছে আৰু ইণ্টাৰনেটত অকণমান অসুবিধাই ভাল লাগে আমি অ ইণ্টাৰনেট মাজে অকণমান ডিষ্টেঞ্চ থাকিব লাগে